এয়া আকাশবাণী গুৱাহাটী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সোণাৰাম খেলপথাৰৰ পৰা কামাখ্যা মন্দিৰলৈ ৰোপৱে নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। বৰপেটাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি। বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ছগন চিকিৎসাধীন এনকেফেলাইটিছ সদৃশ ৰোগত বহুকেইজন আক্ৰান্ত। জাতিংগা, লামপুৰ আৰু নিউ হাফলঙৰ মাজৰ ৰেলপথত ভূমিস্খলনৰ বাবে হোৱা বিজুতিৰ বাবে একাধিক ৰেলৰ যাত্ৰা বাতিল আৰু যাত্ৰাৰ সময় পুনৰ নিৰ্ধাৰণ। মণিপুৰলৈ শান্তি তথা স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ প্ৰকাশ। আৰু বিগত 24 ঘণ্টাত মণিপুৰত 13 গৰাকী নতুনকৈ কোভিড-19 আক্ৰান্ত লোক চিনাক্ত। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। অম্বুবাচী মহাযোগৰ নিবৃত্তিৰ পাছত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সপৰিয়ালৰ সৈতে কামাখ্যা মন্দিৰ দৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই বছৰ অম্বুবাচী মহাযোগ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে পৰ্যটন বিভাগ, মন্দিৰ পৰিচালনা সমিতিৰ লগতে পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসকো ধন্যবাদ জনায়। মন্দিৰ পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাৰাম খেলপথাৰৰ পৰা কামাখ্যালৈ ৰোপৱে নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা ধামলৈ নিৰ্মীয়মান ৰোপৱেৰ কাম পূৰ্ণগতিত চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ কেইবাখনো জিলাত লগতে বৰপেটা জিলাতো জাপানীজ এনচেফেলাইটিছ ৰোগৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে। জিলাখনৰ ফখৰুদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এই ৰোগত আক্ৰান্ত 6 জন ৰোগী চিকিৎসাধীন হৈ আছে। তদুপৰি জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগত বহু লোক আক্ৰান্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিব, কোনো স্থানতে বহুদিন পানী জমা হবলৈ নিদিবলৈ, শোৱাৰ সময়ত আঁঠুৱা তৰিবলৈ, মহে কামুৰিব নোৱাৰাকৈ হাত দীঘল পোছাক পৰিধান কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। তদুপৰি বৰ্তমানৰ এই সংক্ৰমণৰ সময়ত গাহৰিৰ পৰা আঁতৰি থাকিবলৈও বিশেষজ্ঞজনে সকলোকে আহ্বান জনাইছে। উল্লেখযোগ্য যে বৰপেটাৰ লগতে কামৰূপ জিলাতো এই ৰোগত 13 গৰাকী ৰোগ আক্ৰান্ত হৈছে। জিলাখনৰ বাইহাটা, ৰঙিয়া, হাজো অঞ্চলত এই ৰোগ প্ৰতিৰোধৰ বাবে কামৰূপ জিলা মেলেৰিয়া বিভাগৰ তৰফৰ পৰা এই সংক্ৰমণ ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত 32 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। জাতিংগা, লামপুৰ আৰু নিউ হাফলঙৰ মাজৰ ৰেলপথত ভূমিস্খলনৰ বাবে হোৱা বিজুতিৰ বাবে কেইবাখনো ৰেল বাতিল আৰু সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে। আজি চলাচল কৰিবলগীয়া ৰঙিয়া শিলচৰ এক্সপ্ৰেছ আৰু গুৱাহাটী দুৰ্লভ চেৰা এক্সপ্ৰেছৰ যাত্ৰা বাতিল হোৱাৰ লগতে কাইলৈ যাত্ৰা কৰিবলগীয়া গুৱাহাটী শিলচৰ আৰু আগৰতলা ৰাণী কমলাপট্টি বিশেষ ৰেলখনৰ যাত্ৰা বাতিল হৈছে। আনহাতে আগৰতলাৰ পৰা দেওঘৰলৈ চলাচল কৰা ৰেলখনৰ যাত্ৰাও আংশিকভাৱে বাতিল হয়। কাইলৈ যাত্ৰা কৰিবলগীয়া শিলচৰ ৰঙিয়া এক্সপ্ৰেছৰ যাত্ৰা এদিন পিছুৱাই দিয়া হৈছে। জলসম্পদ তথা জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰোডৰ পৰিদৰ্শন ভ্ৰমণত মৰিগাঁও জিলাৰ আয়ুক্ত, জাগিৰোড সমজিলা আয়ুক্ত তথা অন্যান্য বিষয়াসকলৰ সৈতে আজি এখন বৈঠকত অংশগ্ৰহণ কৰে। জাগিৰোডৰ উন্নয়ন সন্দৰ্ভত বিভিন্ন দিশৰ সৈতে বৈঠকত আলোচনা কৰা হয়। মৰিগাঁও জিলাখনৰ লগতে জাগিৰোড সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কাম আৰু চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত আজি আকাশবাণী গুৱাহাটী ৰিক্ৰিয়েশ্যন ক্লাবৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেশ্যনৰ সহযোগত সুৰৰে দেউলৰে শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে আজি পুৱা চানমাৰীৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত থকা ৰিক্ৰিয়েশ্যন ক্লাবত অমৰেন্দ্ৰ শৰ্মা, দীপক কুমাৰ দাস, ছাদিক আনাম ৰহমানৰ তত্বাৱধানত প্ৰথমৰ পৰা পঞ্চম আৰু ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত দুটি শাখাত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সৈতে সংগতি থকা ছবি অংকনৰ প্ৰতিযোগিতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত আয়োজিত সুৰৰ দেউলৰে শীৰ্ষক অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামীয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু সৃষ্টিৰাজি সন্দৰ্ভত আলোকপাত কৰে। একেটা অনুষ্ঠানতে সৃষ্টিৰ ৰণুৱা ঘোঁৰা বিষ্ণুপ্ৰসাদ ৰাভা শীৰ্ষক এখনি আলেখ পৰিৱেশন কৰা হৈছে। অনুষ্ঠানটোৰ সামগ্ৰিক পৰিকল্পনা ৰবীন চন্দ্ৰ বড়োৰ, ব্যৱস্থাপনা নয়ন প্ৰসাদৰ। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে 2025-26 নতুন শিক্ষাবৰ্ষত সকলো বিদ্যালয়ৰ বাবে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰতিগৰাকী শিক্ষকে পুৱা 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব। শিক্ষকসকলে শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰা সময় অনুসৰিহে বিদ্যালয় এৰিব পাৰিব। বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষা সেতু এপত অন্তৰ্ভুক্ত কৰিব লাগিব। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য লোৱাৰ বাবে শ্ৰেণী শিক্ষক দায়বদ্ধ হ'ব। তদুপৰি সকলো স্নাতকোত্তৰ শিক্ষকে হাইস্কুল পৰ্যায়তো শিক্ষাদান কৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। একেদৰে বিদ্যালয়ৰ অন্যান্য কৰ্মচাৰীসকলেও দিনৰ 10 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু বিয়লি 4:30 বজালৈ বিদ্যালয়ত থাকিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
বেজ বেজালিৰে বিষাক্ত সৰ্পদংশনত আক্ৰান্তজনক বচাব পাৰিনে, বা সাপ নাথাকিলে মানৱ জাতিৰ কি হ'ব বাৰু?
এনে বহু কথাৰ উত্তৰৰ বাবে মোৰ সৈতে শুনক দৃষ্টিপাত, য'ত লগ পাব বিশিষ্ট সৰ্পৰোগ বিশেষজ্ঞ ডাক্তৰ সুৰজিত গিৰিক।
একবাৰ যদি সৰ্পদংশন হৈছে, যদি সেই সাপডালে বিষ দিছে, যদি আপোনাৰ তেজত সোমাইছে, তেনেহ'লে আপোনাক এণ্টিভেনম প্ৰয়োগ কৰিব লাগিব। আৰু তেজত সোমোৱাটো বাধা দিব নোৱাৰে, পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। যদিহে বিষাক্ত সাপে দংশন কৰিছে, সৰ্পদংশনটো মানে আপোনাৰ যেতিয়া দিব, সি মানে আপোনাৰ বেজী দিয়া নিচিনাকৈ বেজীটো দিয়ে। প্ৰথমে মাংসপেশীত দিব, মাংসপেশীৰ পৰা লাহে লাহে তেজত সোমাব, তেজৰ পৰা আপোনাৰ গোটেই বডিত আপোনাৰ সি বিয়পি যাব। সৰ্পদংশনৰ পিছত আপুনি বান্ধিব নালাগে, ধুব নালাগে, চুপিব নালাগে, কাটিব নালাগে, এটাই কাম কৰিব লাগে, দংশন অংশটো যিমান পাৰি লৰচৰ কৰিব দিব নালাগে।
ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে দৃষ্টিপাত নিশা 8:02 কেৱল আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখা।
বাতৰিৰ পৰৱৰ্তী অংশ শুনক ভাস্বতী দেৱীৰ পৰা।
যোৱা 7-8 মাহে গোষ্ঠী সংঘৰ্ষই ভয়াৱহ ৰূপ লোৱা মণিপুৰৰ পৰিস্থিতিৰ বৰ্তমান কিছু উন্নতি হৈছে। ৰাজ্যখনলৈ ক্ৰমে শান্তি তথা স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে। মণিপুৰৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। ভূতপূৰ্ব মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শলাগ লৈ ৰাজ্যখনত স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে গৃহমন্ত্ৰীয়ে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে বুলি মন্তব্য কৰে। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে কেন্দ্ৰীয় নেতৃবৃন্দই ৰাজ্যখনত পুনৰ নিৰ্বাচিত চৰকাৰ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিজ্ঞতাৰ ভিত্তিত সংকলিত হোৱা ইমাৰ্জেঞ্চি ডায়েৰিজ নামৰ এখন গ্ৰন্থ গুৱাহাটীৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ব্লু ক্ৰাফ্ট ফাউণ্ডেশ্যনে সংকলন কৰা কিতাপখনৰ আগকথা প্ৰধানমন্ত্ৰী মোদীয়ে লিখাৰ আগতে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই লিখা পাতনি সন্নিৱিষ্ট হৈছে। গ্ৰন্থখন উন্মোচন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে দেশৰ জৰুৰীকালীন অৱস্থাত বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষা কৰাৰ বাবে যি ভূমিকা গ্ৰহণ কৰিছিল, সেয়া এই গ্ৰন্থখনৰ জৰিয়তে আজিৰ প্ৰজন্মই জানে। একেটা অনুষ্ঠানতে ভাগ লৈ শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সমাজ অধ্যয়ন বিষয়ত ভাৰতীয় গণতন্ত্ৰ শীৰ্ষক এটা অধ্যায় সন্নিৱিষ্ট কৰি অধ্যায়টোত দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা কৰে। ইপিনে একেখন গ্ৰন্থত মণিপুৰৰ ইম্ফলত থকা বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাজ্যখনৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী তথা বিজেপি নেতা এন বীৰেন সিঙে উন্মোচন কৰে। ভূতপূৰ্ব মুখ্যমন্ত্ৰীগৰাকীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত দেশৰ ৰাজনৈতিক ইতিহাসৰ কথা কলা অধ্যায় বুলি অভিহিত কৰি জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ কথা সোঁৱৰণ কৰে। যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা আৰু সামূহিক প্ৰচেষ্টা শক্তিশালী কৰাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়। সভাত বাল্য বিবাহৰ ক্ষতিকাৰক প্ৰভাৱ আৰু ইয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সামূহিক পদক্ষেপৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰাৰ লগতে জিলাখনৰ শিশুসকলৰ অধিকাৰ আৰু ভৱিষ্যৎ সুৰক্ষা কৰাৰ বিভিন্ন পদ্ধতি আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। যোৰহাটৰ আৰক্ষী অধীক্ষকে বাল্য বিবাহৰ বিভিন্ন কাৰণসমূহ উল্লেখ কৰি 15 বছৰৰ ঊৰ্ধৰ বিদ্যালয় এৰি যোৱা ছাত্ৰীসকলক চিনাক্ত কৰি কাউন্সেলিং কৰিবলৈ সংশ্লিষ্টসকলক পৰামৰ্শ আগবঢ়ায়। প্ৰতিমাহৰ শনিবাৰে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়সমূহ ভ্ৰমণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা পদক্ষেপৰ অংশস্বৰূপে যোৰহাট জিলা আয়ুক্ত জয়শিৱানীয়ে আজি মৰিয়নীৰ ৰাজহ চক্ৰ আৰু তিতাবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে ৰাজহ চক্ৰৰ অন্তৰ্গত জনসাধাৰণক সাক্ষাৎ কৰি তেওঁলোকৰ বিভিন্ন অভিযোগসমূহ সন্দৰ্ভত বুজ লয়। ইপিনে ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰি আয়ুক্তগৰাকীয়ে ৰাজহুৱা সেৱাৰ সৈতে জড়িত কাম কাজসমূহ সুচাৰুৰূপে আৰু নিৰ্দিষ্ট সময়ত হোৱাকৈ নিশ্চিত কৰে। অসম জাতীয় পৰিষদৰ উদ্যোগত গুৱাহাটীৰ প্ৰাগজ্যোতি আই টি এ কেন্দ্ৰত ৰাজ্যৰ ভূমি সমস্যা আৰু সমাধান সন্দৰ্ভত অনুষ্ঠিত আলোচনাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাই জনস্বাৰ্থৰ বিপৰীতে কোনো সিদ্ধান্ত নলবলৈ চৰকাৰক আহান জনোৱাৰ লগতে ভূমি শাসন আয়োগৰ ওচৰত পৰামৰ্শ বা মতামত দাখিলৰ সময়সীমা ছমাহলৈ বৃদ্ধি কৰিবলৈ দাবী জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
বিগত 24 ঘণ্টাত মণিপুৰত 13 গৰাকী নতুনকৈ কোভিড-19 আক্ৰান্ত লোক চিনাক্ত হৈছে। ৰাজ্যখনৰ পশ্চিম ইম্ফল জিলাত যোৱা 8 মেত কোভিড-19 সংক্ৰমিত প্ৰথমগৰাকী ৰোগী ধৰা পৰিছিল। তেতিয়াৰে পৰা 230 গৰাকী লোকলৈ কোভিড সংক্ৰমিত হৈছে। এইসকল লোকৰ 212 গৰাকীক ইতিমধ্যে চিকিৎসাৰ অন্তত যাবলৈ দিয়া হৈছে। বৰ্তমানে ৰাজ্যখনত 118 গৰাকী কোভিড ৰোগী আছে। বিগত 24 ঘণ্টাত 43 গৰাকী লোকৰ কোভিড পৰীক্ষাৰ অন্তত 13 জনৰ দেহত কোভিড-19 অৱস্থিতি ধৰা পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা 5 জুলাই তাৰিখে বাক্সা জিলা পৰিদৰ্শন কৰি হিতাধিকাৰীসকলে চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে নে নাই এই বিষয়ত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব। এই সভা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে প্ৰস্তুতি চলাবৰ বাবে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি জালাহত উপস্থিত হৈ জালাহ বিবি কিষাণ মহাবিদ্যালয়ত উদ্যুক্ত আৰু জিলা প্ৰশাসনৰ সৈতে এখন আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমক জনায় যে অহা 5 জুলাইত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বাক্সাত উপস্থিত হৈ অৰুণোদয় আঁচনি, এটিকলি দুটিপাত, মুখ্যমন্ত্ৰী মহিলা উদ্যমী আঁচনি আৰু আন কেইবাখনো আঁচনি ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা সভাত ভাগ ল'ব। বিটিচি নিৰ্বাচনৰ দিন এতিয়ালৈ ঘোষণা হোৱা নাই যদিও বিভিন্ন ৰাজনৈতিক দলে প্ৰাক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। বিজেপি দলৰ হৈ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত শালবাৰীত উপস্থিত হৈ বিটিচিত প্ৰাক নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীদাসে বাক্সা জিলাৰ 5টা সমষ্টিতে বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। কাৰ্যকৰ্তাসকলে যাতে সঠিকভাৱে নিৰ্বাচনৰ সৈতে নিজকে নিয়োজিত কৰিব পাৰে সেই বিষয়েও চকু দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰে। শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কুনাৰাম খেলপথাৰৰ পৰা কামাখ্যা মন্দিৰলৈ ৰোপৱে নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। বৰপেটাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি। বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতালত 6 জন চিকিৎসাধীন এনচেফেলাইটিছ সদৃশ ৰোগত বহুকেইজন আক্ৰান্ত। জাতিংগা, লামপুৰ আৰু নিউ হাফলঙৰ মাজৰ ৰেলপথত ভূমিস্খলনৰ বাবে হোৱা বিজুতিৰ বাবে একাধিক ৰেলৰ যাত্ৰা বাতিল আৰু যাত্ৰাৰ সময় পুনৰ নিৰ্ধাৰণ। মণিপুৰলৈ শান্তি তথা স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ প্ৰকাশ। আৰু বিগত 24 ঘণ্টাত মণিপুৰত 13 গৰাকী নতুনকৈ কোভিড-19 আক্ৰান্ত লোক চিনাক্ত। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 7:10 বজাত। Thank you.